বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দিল্লীত 12,200 কোটি টকাৰো অধিক পুঁজি ব্যয়েৰে নিৰ্মিত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। অসম চৰকাৰে ঔদ্যোগিক অংশীদাৰ ফিক্কিৰ সহযোগত কাইলৈ মুম্বাইত এটা বিশেষ ৰোড শ্বৰ আয়োজন কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভান আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ'ব। পাকিস্তানৰ বেলুচিস্তানত নিৰাপত্তা বাহিনীক লক্ষ্য কৰি হোৱা এটা বোমা বিস্ফোৰণত 8 জন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে 40 জনতকৈও অধিক লোক আহত হৈছে। আৰু ছিডনীত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেলৰ আজি তৃতীয় দিনা ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে 162 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দিল্লীত 12,200 কোটি টকাৰো অধিক পুঁজি ব্যয়েৰে নিৰ্মিত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে প্ৰায় 4,600 কোটি টকা ব্যয়েৰে নিৰ্মিত দিল্লী গাজিয়াবাদ মিৰাট নমো ভাৰত কৰিডৰেৰে চাহিবাবাদ আৰু নিউ অশোকনগৰৰ মাজৰ 13 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথছোৱা মুকলি কৰিব। শ্ৰীমোডীয়ে তেওঁ চাহিবাবাদ ষ্টেচনৰ পৰা নিউ অশোকনগৰ ষ্টেচনলৈ নমো ভাৰত ৰেলযোগেও যাত্ৰা কৰিব। দিল্লী মেট্ৰৰ 4 নম্বৰ ফেজৰ 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ জনকপুৰী আৰু কৃষ্ণ পাৰ্কৰ মাজৰ ৰেলপথছোৱা শ্ৰীমোডীয়ে উদ্বোধন কৰিব। এই নতুন পথছোৱাৰ জৰিয়তে পশ্চিম দিল্লীৰ কৃষ্ণ পাৰ্ক, বিকাশপুৰীৰ কিছু এলেকা, জনকপুৰী আৰু অন্যান্য অঞ্চলৰ লোকসকলো উপকৃত হ'ব। প্ৰধানমন্ত্ৰী মোডীয়ে ইয়াৰ লগতে দিল্লী মেট্ৰৰ এই এলেকাতে 26.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰিঠালা কুণ্ডলী খণ্ডৰ প্ৰায় 6,230 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া ৰেলপথৰ আধাৰশিলাও স্থাপন কৰিব। এই কৰিডৰে দিল্লীৰ ৰিঠালাৰ সৈতে হাৰিয়ানাৰ নাথপুৰক সংযোজিত কৰিব। নতুন দিল্লীৰ ৰোহিণীত থকা কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানৰ নতুন ষ্টেট অব দ্য আৰ্ট ভৱনৰো প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিব। এই চৌহদে চিকিৎসা আন্তঃগাঁথনিৰ লগতে উন্নত স্বাস্থ্যসেৱাও আগবঢ়াব। এই প্ৰকল্পসমূহৰ উদ্বোধনে দিল্লীৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ যোগাযোগ আৰু পৰিবহণ সুচল কৰি তুলিব। অসম চৰকাৰে ঔদ্যোগিক অংশীদাৰ ফিক্কিৰ সহযোগত কাইলৈ মুম্বাইত এটা বিশেষ ৰোড শ্বৰ আয়োজন কৰিছে। অহা 25 আৰু 26 ফেব্ৰুৱাৰীত ৰাজ্যখনত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলন 2025ৰ এটি পূৰ্বাভাস ৰূপে এই ৰোড শ্বৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ৰোড শ্বৰ নেতৃত্ব দিব। ইয়াত 19.1% GSDP বৃদ্ধিৰ সৈতে 2024 বিত্তীয় বৰ্ষত ৰাজ্যখনৰ উল্লেখযোগ্য অৰ্থনৈতিক বিকাশ প্ৰদৰ্শন কৰাৰ লগতে ভাৰতত বিনিয়োগ আৰু আন্তঃগাঁথনি উন্নয়নৰ দিশত ৰাজ্যখনে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰাৰ বিষয়েও আলোকপাত কৰা হ'ব। মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই লগতে টাটা গোট, লাৰ্চেন এণ্ড টাৰ্বো, মহিন্দ্ৰা গোট আৰু আদানী এয়াৰপৰ্টৰ দৰে বিশিষ্ট উদ্যোগপতি আৰু উদ্যোগ জগতৰ অন্যান্য নেতাসকলৰ সৈতেও আলোচনাত মিলিত হ'ব। ইয়াৰ লগতে ছানফাৰ্মা, HDFC বেংক, লক্ষ্মী টি, HUL, ৱেলস্পুন গ্ৰুপ আৰু আন আন অনুষ্ঠানৰ নেতাসকলৰ সৈতে অসমত কৌশলগত বিনিয়োগৰ বাবে উপায় বিচাৰি তেওঁ আলোচনা কৰিব। সমাগত দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ অসম শীৰ্ষ সন্মিলনৰ বিষয়ে উল্লেখ কৰি ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতৰ অৰ্থনৈতিক বিকাশ গাথাত অসমে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব। ৰাজ্য চৰকাৰে অনুকূল ব্যৱসায়িক পৰিৱেশ গঢ়ি তোলাৰ বাবে অবিৰতভাৱে চলোৱা প্ৰচেষ্টাৰ ফলপ্ৰসূ ৰূপ লাহে লাহে পৰিলক্ষিত হৈছে বুলিও তেওঁ মন্তব্য কৰে। শ্ৰীশৰ্মাই লগতে এডভান্টেজ অসমৰ পূৰ্বে মুম্বাইত আয়োজিত এই ৰোড শ্বই অসমৰ অৰ্থনৈতিক ৰূপান্তৰৰ যাত্ৰাত দেশৰ উদ্যোগ জগতৰ নেতৃবৰ্গক আমন্ত্ৰণ কৰাৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলি মত প্ৰকাশ কৰে। কালি উদযাপিত ম্যানমাৰৰ স্বাধীনতা দিৱস উপলক্ষে দেশখনৰ সামৰিক চৰকাৰে ক্ষমাদান ব্যৱস্থাৰ অংশস্বৰূপে 180 জন বিদেশী লোককে ধৰি প্ৰায় 6,000 কয়দীক মুকলি কৰি দিব। ইয়াৰ উপৰি গণ ক্ষমাদান ব্যৱস্থাৰ অংশ হিচাপে অন্যান্য কয়দীৰ শাস্তিও হ্ৰাস কৰা হৈছে। এই কয়দীসকলক দোষী সাব্যস্ত কৰাৰ কাৰণ নাইবা মুক্তিৰ পাছত স্বদেশলৈ পঠিয়াবলগীয়া বিভিন্ন দেশৰ কয়দীসকল কোন ৰাষ্ট্ৰৰ সেই বিষয়ে সেনাই সবিশেষ তথ্য দিয়া নাই। মানৱীয় দৃষ্টিভংগী আৰু সহানুভূতিৰে এই ক্ষমাদানৰ সিদ্ধান্ত লোৱা বুলি সেনাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰে। উল্লেখযোগ্য যে ম্যানমাৰত সেনাই গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ৰখাসকলৰ ভিতৰত দেশখনৰ প্ৰাক্তন নেত্ৰী নোবেল বঁটাৰে সন্মানিত আং ছান ছু কিও আছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে জিন্তি ৰাণী ডেকাই।
আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ'ব। তেওঁ ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে বিভিন্ন বিষয় লৈ আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই ভাৰত প্ৰশান্ত মহাসাগৰীয় বিষয়ৰ উপৰি নিৰাপত্তা বিষয়ক আলোচনাৰ লগতে মহাকাশ প্ৰতিৰক্ষা আৰু কৌশলগত প্ৰযুক্তি সহযোগিতা সন্দৰ্ভতো আলোচনা কৰিব বুলি আশা কৰা হৈছে। এই ভ্ৰমণকালত আমেৰিকাৰ নিৰাপত্তা উপদেষ্টাগৰাকীয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু অন্যান্য নেতাসকলক সাক্ষাৎ কৰিব। তেওঁ দিল্লীত থকা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানতো ভুমুকি মাৰিব। তাত তেওঁ ভাৰতীয় যুৱ উদ্যমীসকলক লগ কৰিব। আই চি ই টিৰ অধীনত দুয়োখন দেশৰ যুটীয়া উদ্ভাৱনক শক্তিশালী কৰিব বিচৰা প্ৰয়াস সন্দৰ্ভতো তেওঁ যুৱ উদ্যমীসকলৰ আগত দাঙি ধৰিব। উল্লেখযোগ্য যে অহা 20 জানুৱাৰীত ৰাষ্ট্ৰপতি জো বাইডেনে কাৰ্যভাৰ ত্যাগ আৰু 47 সংখ্যক আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰূপে ডনাল্ড ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে শ্ৰীছুলিভানৰ এই ভাৰত ভ্ৰমণে তাৎপৰ্য বহন কৰিছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও শেহতীয়াকৈ ৱাশ্বিংটন ভ্ৰমণলৈ যোৱাৰ লগতে শ্ৰীছুলিভানক সাক্ষাৎ কৰিছিল। পাকিস্তানৰ বেলুচিস্তানৰ টুৰবাটৰ ঢাং অঞ্চলত যাত্ৰীবাহী বাহন আৰু আৰক্ষীৰ বাহনক লক্ষ্য কৰি কৰা এটা আত্মঘাতী বোমা বিস্ফোৰণত কমেও 8 জন নিৰাপত্তাৰক্ষীৰ মৃত্যু হোৱাৰ লগতে 40 জনতকৈ অধিক লোক আহত হৈছে। বিচ্ছিন্নতাবাদী সংগঠন বেলুচ লিবাৰেশ্যন আৰ্মীয়ে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এখন যাত্ৰীবাহী বাহন আৰু তাৰ কাষতে থকা আৰক্ষীৰ নিৰাপত্তা বাহনখনৰ ওচৰত বিস্ফোৰণৰ প্ৰবল শব্দ শুনা যায়। যাত্ৰীবাহী বাহনখনত থকা লোকসকলৰ অধিকাংশই নিৰাপত্তাৰক্ষী বিষয়া আছিল বুলি পাছত জানিব পৰা যায়। আত্মঘাতী বিস্ফোৰণৰ পিছত আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে বিস্ফোৰণস্থলীত উপস্থিত হৈ অঞ্চলটো ঘেৰি ধৰে। উদ্ধাৰকাৰী দলে আহত আৰু মৃতসকলক স্থানীয় চিকিৎসালয়লৈ লৈ যায় আৰু পিছত তেওঁলোকে হতাহতীৰ সংখ্যা নিশ্চিত কৰে। চিকিৎসালয়লৈ অনা আহতসকলৰ অধিকাংশৰে অৱস্থা সংকটজনক বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। এটা বিবৃতিত বেলুচ লিবাৰেশ্যন আৰ্মীৰ মজিদ বিগ্ৰেড গোটে কালি দখলদাৰী পাকিস্তানী সেনাৰ টুৰবাটৰ কনভয়ৰ ওপৰত আত্মঘাতী আক্ৰমণ চলাই কেইবাজনো সামৰিক জোৱানক হত্যা কৰে। শেহতীয়াকৈ বেলুচিস্তানত বি এল এৰ সামৰিক কনভয় নিৰাপত্তা চকী আৰু আৰক্ষীৰ বাহনক লক্ষ্য কৰি ধাৰাবাহিক আক্ৰমণ চলাই আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি তামিলনাডুত আধ্যামিক গুৰু তথা ঈশা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সদগুৰু যোগী বাসুদেৱক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আধ্যামিক গুৰুগৰাকীক সাক্ষাৎ কৰি তেওঁ আনন্দ অনুভৱ কৰিছে। শ্ৰীসদগুৰুৱে ভাৰতীয় আধ্যামিকতাৰ প্ৰচাৰৰ লগতে সমাজ সংস্কাৰৰ বাবে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। সদগুৰু যোগী বাসুদেৱেও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক লগ পাই আনন্দ অনুভৱ কৰা বুলি প্ৰকাশ কৰিছে। পৰিৱেশ সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত গ্ৰীণ হেণ্ডছ প্ৰকল্প, ৰেলী ফৰ ৰিভাৰ্ছ আৰু জাৰ্ণি টু ছেফ ছইল আদি বিভিন্ন পদক্ষেপেৰে শ্ৰীসদগুৰুৱে সমাজৰ প্ৰতি বিশেষ অৰিহণা আগবঢ়াইছে। তেওঁৰ এই অৰিহণাৰ বাবে 2017 চনত ভাৰত চৰকাৰে পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰিছিল। উত্তৰ প্ৰদেশ চৰকাৰে স্পেইনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত মহাকুম্ভমেলা 2025ৰ প্ৰচাৰ কৰিব। মহাকুম্ভমেলা মানৱতাৰ সাংস্কৃতিক ঐতিহ্য বুলি তুলি ধৰাৰ লগতে ইয়াৰ আধ্যামিক ঐতিহাসিক আৰু সাংস্কৃতিক দিশসমূহতো আলোকপাত কৰা হ'ব। উত্তৰ প্ৰদেশ চৰকাৰৰ পৰ্যটন বিভাগে মাদ্ৰিদত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত মহাকুম্ভৰ সবিশেষ তুলি ধৰিবলৈ আঁচনি প্ৰস্তুত কৰিছে। এই অনুষ্ঠানৰ অভিজ্ঞতা আহৰণ কৰিবলৈ আৰু উত্তৰ প্ৰদেশৰ অন্যান্য পৰ্যটন ক্ষেত্ৰ তথা ৰাজ্যখনৰ বিশেষ আকৰ্ষণসমূহৰ বিষয়ে সবিশেষ জনাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকক আমন্ত্ৰণ জনোৱা হ'ব। এই উপলক্ষে আয়োজক দেশ, চুবুৰীয়া দেশ আৰু বিভিন্ন পৰ্যটন ক্ষেত্ৰৰ প্ৰতিনিধিৰ লগতে টুৰ অপাৰেটৰসকলৰ সৈতেও যোগাযোগ কৰা হ'ব। ছিডনীত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলৰ আজি তৃতীয় দিনা ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে 162 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। কালি 6টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 141 ৰাণৰ পৰা আজি পুৱাৰ ভাগৰ ভাৰতে খেল আৰম্ভ কৰি কেৱল 16 ৰাণহে যোগ দিবলৈ সমৰ্থ হয়। আলহী দলটোৱে আটাইকেইটা উইকেট হেৰুৱাই 157 ৰাণ সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ শট বুলাণ্ডে 6টা আৰু অধিনায়ক পেট কামিন্সে 3টা উইকেট দখল কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীত 12,200 কোটি টকাৰো অধিক পুঁজি ব্যয়েৰে নিৰ্মিত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। অসম চৰকাৰে ঔদ্যোগিক অংশীদাৰ ফিক্কিৰ সহযোগত কাইলৈ মুম্বাইত এটা বিশেষ ৰোড শ্বৰ আয়োজন কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভান আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হ'ব আৰু ছিডনীত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলৰ আজি তৃতীয় দিনা ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে 162 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। পৰৱৰ্তী বাতৰি পুৱা 8 বজাত।